মঠিয়ে লিখা শুভবাৰ্তা ২৬ অধ্যায়। সমৰ্পিত হোৱাৰ বিষয়ে জনোৱা আৰু সুগন্ধি তেল ঘঁহা। যীশুৱে এই সকলো কথা কৈ শেষ কৰোঁতে তেওঁৰ শিষ্যসকলক ক'লে, তোমালোকে জানানে দুদিনৰ পাছত নিষ্ঠাৰ পৰ্ব হ'ব, মানুহৰ পুত্ৰক কোচত দিবলৈ শত্ৰুৰ হাতত শুধাই দিয়া হ'ব। তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰকসকল কাইফা নামেৰে মহাপুৰোহিতৰ চোতালত গোট খালে। তেওঁলোকে যীশুক চলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে। তেওঁলোকে ক'লে, ভোজৰ সময়ত নহয়, কিয়নো লোকসকলৰ মাজত হুৰা মোৰা লাগিব। পাছত যীশু বৈঠনীয়া গাঁৱত চিমুন নামৰ কুষ্ঠ ৰোগী ঘৰত থকা সময়ত এগৰাকী মহিলাই বহুমূলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীশু ভোজনত বহি থাকোঁতে তেওঁৰ মূৰত বাকী দিলেহি। শিষ্যসকলে তাকে দেখি ক্ৰোধ হৈ ক'লে, কি কাৰণে এইদৰে অপচয় কৰিছা? কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰসকলক দান কৰিব পৰা গ'লহেঁতেন। কিন্তু যীশুৱে ইয়াকে জানিবলৈ পাই তেওঁলোকক ক'লে, এই মহিলাজনী কিয় অসুবিধা দিছা? কাৰণ তেওঁ মূল উত্তম কৰ্ম কৰিলে। কিয়নো দৰিদ্ৰসকল তোমালোকৰ লগত সদায় আছে, কিন্তু তোমালোকৰ লগত মই সদায় নাথাকোঁ। এইকাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকী দিলে, এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে। মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই ঠাইতে এই যি কৰ্ম মহিলাগৰাকীয়ে কৰিলে তেওঁ সুৱৰিবলৈ ইয়াকো কোৱা হ'ব। ইস্কৰিয়তে যিহুদাৰ বন্দবস্ত। তেতিয়া বাৰজনৰ মাজৰ ইস্কৰিয়তে যিহুদা নামেৰে এজনে মধান পুৰোহিতসকলৰ ওচৰলৈ গ'ল আৰু ক'লে, মই আপোনালোকৰ হাতত তেওঁক সোধাই দিলে মোক কি দিবলৈ ইচ্ছা কৰে, যাতে তেওঁলোকে তেওঁক 30টা ৰূপৰ মুদ্ৰা দিম বুলি ক'লে। তেতিয়াৰে পৰা তেওঁ যীশুক সোধাই দিবলৈ সুযোগ বিচাৰি থাকিল। নিষ্ঠাৰ পৰ্ব ভোজ খোৱা আৰু প্ৰভু ভোজ স্থাপন কৰা। পাছত খমি নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্যসকলে যীশুৰ ওচৰলৈ আহি সুধিলে, নিষ্ঠাৰ পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক'ত যুগুত কৰাটো বিচাৰে? তেওঁ ক'লে, নগৰলৈ গৈ নিৰ্দিষ্টজনক কোৱাগৈ, গুৰুৱে কৈছে মোৰ কাল ওচৰ হৈছে, মোৰ শিষ্যসকলে সৈতে মই তোমাৰ ঘৰত নিষ্ঠাৰ পৰ্বৰ ভোজ পালন কৰিম। তেতিয়া শিষ্যসকলে যীশুৱে আদেশ দিয়াৰ দৰে নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলেগৈ। পাছত সন্ধিয়া হোৱাৰ সময়ত তেওঁ বাৰজন শিষ্যৰ সৈতে ভোজনত বহিল। এনেতে তেওঁলোকে ভোজন কৰোঁতে তেওঁ ক'লে, মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক সোধাই দিব। তেতিয়া তেওঁলোকে অতি দুখিত হৈ প্ৰতিজনে যীশুক সুধিবলৈ ধৰিলে, হে প্ৰভু, সেইজন মই নেকি? যীশুৱে উত্তৰ দি ক'লে, মোৰে সৈতে যিজনে ভোজন পাত্ৰত জুবুৰিয়ালে তেওঁৱে মোক সোধাই দিব। মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হ'ব তেওঁ সন্তাপৰ পাত্ৰ, সেই মানুহৰ জন্ম নোহোৱা হ'লেই ভাল আছিল। তেতিয়া তেওঁক সোধাই দিয়া যীহুদাই মাত লগাই ক'লে, ৰবি, সেইজন মইনে? তেওঁক ক'লে, তুমি নিজকেই নিজেই ক'লা। পাছত তেওঁলোকে ভোজন কৰোঁতে যীশুৱে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি শিষ্যসকলক দি ক'লে, লোৱা খোৱা, এয়ে মোৰ শৰীৰ। পাছত তেওঁ পাণপাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দি ক'লে, লোৱা তোমালোকে সকলোৱে পান কৰা, কিয়নো মোৰ যি তেজ সেই নিয়মৰ তেজ অনেকৰ পাপমোচনৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই। কিন্তু মই তোমালোকক কওঁ, তোমালোকে সৈতে মোৰ পিতৃৰাজ্যত ন ৰস পান নকৰা দিনলৈকে এতিয়াৰে পৰা এই দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ। পাছত তেওঁলোকে বাহিৰ ওলাই গীত গাই গাই জৈতুন পৰ্বতলৈ গ'ল। পিতৰে যীশুক অস্বীকাৰ কৰা। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, এই ৰাতি তোমালোক সকলোৱে মোক এৰি যাবা, কিয়নো এই লিখা আছে, মই মেৰৰক্ষীয়াক আঘাত কৰিম, যাতে জাকৰ মেৰবোৰ ছিন্ন ভিন্ন হৈ যাব। কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালিল প্ৰদেশলৈ যাম। তেতিয়া পিতৰে তেওঁক ক'লে, সকলোৱে আপোনাক বিঘিনি পাই আঁতৰি গ'লেও মই কেতিয়াও নাযাওঁ। যীশুৱে তেওঁক ক'লে, মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই ডাক দিয়াৰ আগেই তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা। পিতৰে তেওঁক ক'লে, যদি আপোনাৰ লগত মই মৰিবও লাগে তথাপি আপোনাক অস্বীকাৰ নকৰিম। সেইদৰে সকলো শিষ্যইও ক'লে। গেটছিমানী বাৰীত যীশুৰ আন্তৰিক যাতনা। তেতিয়া যীশুৱে তেওঁলোকৰ সৈতে গেটছিমানী নামেৰে এখন ঠাইলৈ গৈ তেওঁৰ শিষ্যসকলক ক'লে, মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰি অহালৈকে তোমালোক ইয়াতে বহি থাকা। পাছত তেওঁ পিতৰক আৰু শিৱদিয়ৰ পুতেক দুজনক লগত লৈ শোকাকুল আৰু ব্যাকুল হ'বলৈ ধৰিলে। তেতিয়া তেওঁলোকক ক'লে, মোৰ প্ৰাণ মৰণৰ তুল্য শোকাটোৰ হৈছে, তোমালোক ইয়াতে থাকে মোৰ লগত পৰ দিয়া। পাছত তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ পিতৃ, যদি সম্ভৱ হয় তেনেহ'লে এই দুখৰ পাণপাত্ৰ মোৰ পৰা দূৰ হওক, তথাপি মোৰ ইচ্ছাৰ দৰে নহয় তোমাৰ ইচ্ছাৰ দৰেই হওক। পাছত শিষ্যসকলৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক ক'লে, তোমালোকে মোৰ লগত এঘণ্টাও পৰ দি থাকিব নোৱাৰিলানে? পৰীক্ষাত যেন নপৰা এইকাৰণে পৰ দি প্ৰাৰ্থনা কৰা, আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল। পুনৰাই তেওঁ দ্বিতীয়বাৰ গৈ প্ৰাৰ্থনা কৰি ক'লে, হে মোৰ পিতৃ, মই পান নকৰাকৈ যদি এই দুখৰ পাণপাত্ৰ দূৰ হ'ব নোৱাৰে তেনেহ'লে তোমাৰ ইচ্ছাৰেই পূৰ হওক। পাছত তেওঁ পুনৰ আহি তেওঁলোকক টোপনি যোৱা দেখিলে, কিয়নো তেওঁলোকৰ চকু টোপনি জাপ খাই গৈছিল। পুনৰাই তেওঁলোকক এৰি থৈ তৃতীয়বাৰো একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। তেতিয়া তেওঁ শিষ্যসকলৰ ওচৰলৈ আহি তেওঁলোকক ক'লে, বাৰু এতিয়া টোপনি থাকি বিশ্ৰাম কৰা, চোৱা সময় ওচৰ হ'ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শুধাই দিয়া হৈছে। উঠা, আমি যাওঁ হওক, চোৱা মোক ধৰাই দিয়াজন ওচৰ পালেহি, শত্ৰুৰ হাতত সমৰ্পিত হোৱা। যীশুৱে কথা কৈ থাকোঁতেই চোৱা বাৰজনৰ মাজৰ যিহুদা আৰু তেওঁৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰকসকল, তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ দল এটা সেই ঠাইলৈ আহিল। তেওঁক শুধাই দিয়াজনে তেওঁলোকক এই চিনেৰে সংকেত দিছিল বোলে, মই যিজনক চুমা খাওঁ তেওঁৱেই সেইজন, তেওঁকে ধৰিবা। তেতিয়াই তেওঁ যীশুৰ ওচৰলৈ গৈ ৰবি প্ৰণাম এইবুলি তেওঁক চুমা খালে। যীশুৱে তেওঁক ক'লে, বন্ধু তুমি যি কৰিবলৈ আহিলা তাকে কৰা। তেতিয়া তেওঁলোকে ওচৰলৈ আহি যীশুৰ গাত হাত দি তেওঁক ধৰিলে। চোৱা, যীশুৰ লগৰ এজনে হাত মেলি নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাহ এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে। তেতিয়া যীশুৱে তেওঁক ক'লে, তোমাৰ তৰোৱাল পুনৰাই খাপত সোমাই থোৱা, কিয়নো যিজনে তৰোৱাল ধৰে সেইজন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ'ব। মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈও অধিক স্বৰ্গদূত পঠাই দিয়ক, মই এনে নিবেদন কৰিব নোৱাৰো বুলি তুমি ভাবিছানে? কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ'বলৈ নঘটিবনে? সেই সময়ত যীশুৱে লোকসকলক ক'লে, আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে, যেতিয়া মই নিত মন্দিৰত বহি উপদেশ দি আছিলোঁ তেতিয়া আপোনালোকে মোক নধৰিলে, কিন্তু ভাওবাদীসকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল। তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ'ল। মহাসভাৰ আগত সুদবিচাৰ। পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰকসকল যি ঠাইত গোট খাই আছিল সেই ঠাইলৈকে যীশুক ধৰাসকলে লৈ গৈ কায়ফা নামেৰে মহাপুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে। কিন্তু পিতৰে মহাপুৰোহিতৰ চোতাললৈকে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে গৈ তাত সোমাই শেষত কি হয় তাকে চাবলৈ তেখেতবোৰ লগত বহিল। তেতিয়া প্ৰধান পুৰোহিতসকল আৰু গোটেই মহাসভাই যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে। অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক'লে, এওঁ কৈছিল, মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি তিনিদিনৰ ভিতৰতে তাক সাজিব পাৰোঁ। তেতিয়া মহাপুৰোহিতে উঠি যীশুক ক'লে, তুমি একো উত্তৰ নিদিয়ানে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে? কিন্তু যীশুৱে নিজম দি থাকিল। তেতিয়া মহাপুৰোহিতে তেওঁক ক'লে, তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা আমাক কোৱা। যীশুৱে তেওঁক ক'লে, তুমি সঁচাকৈ ক'লা, তথাপি মই আপোনালোকক কওঁ, এতিয়াৰে পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব। তেতিয়া মহাপুৰোহিতে নিজৰ কাপোৰ ফালি ক'লে, এওঁ ঈশ্বৰক নিন্দা কৰিলে, এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰৰ নিন্দা শুনিলা, গতিকে তোমালোকে কি ভাবা? তেওঁলোকে উত্তৰ দি ক'লে, এওঁ প্ৰাণদণ্ডৰ যোগ্য। তেতিয়া তেওঁলোকে যীশুৰ মুখত থুই পেলাই ভুকুৱালে আৰু কেতবোৰে ঢকিয়াই ধুদিলে, হেৰা খ্ৰীষ্ট, ভাবুকটিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে? পিতৰে যীশুক অস্বীকাৰ কৰা। সেই সময়ত পিতৰ বাহিৰ ফালে চোতালত বহি আছিল। তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক'লে, তুমি গালিলেয়া যীশুৰ লগত আছিলা। কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক'লে, তুমি কি কৈছা মই বুজা নাই। পাছত তেওঁ বাট চৰালৈ ওলাই গ'ল। তাতো আন এজনী চাকৰণীয়ে তেওঁক দেখিলে আৰু তাত থকা লোকসকলৰ আগত ক'লে, এওঁ নাচৰতীয়া যীশুৰ লগত আছিল। তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক'লে, মই সেই মানুহজনক চিনি নাপাওঁ। অলপ পাছত তাত থকাসকলে ওচৰলৈ আহি পিতৰক ক'লে, অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন, কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে। তাতে তেওঁ হাও দি আৰু শপত খাই ক'লে, মই সেই মানুহক চিনিয়েই নাপাওঁ। আৰু তেতিয়াই কুকুৰাই ডাক দিলে। তেতিয়া যীশুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল, যীশুৱে যে কৈছিল, কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি মোক তিনিবাৰ অস্বীকাৰ কৰিবা। এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।